মাননীয় ন্যায়াধীশ শ্ৰীযুত পাৰ্বতী কুমাৰ গোস্বামী, 1913 চনৰ 1 জানুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা পাৰ্বতী কুমাৰ গোস্বামীৰ পিতৃ আছিল বামদেৱ গোস্বামী আৰু মাতৃ যুগতা দেৱী। তেওঁ ইংলিছ স্কুল, শিৱসাগৰ কটন কলেজ আৰু আৰ্ল ল' কলেজ গুৱাহাটীত শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ গুণাভিৰাম বৰুৱা ৰূপৰ পদকৰ বিজয়ী আছিল। 1973 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 1938 চনত তেওঁ ডিব্ৰুগড় জিলাৰ বাৰত যোগদান কৰে। 1943 চনত তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। 1947 চনৰ পৰা 1949 চনলৈ তেওঁ এগৰাকী চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত আছিল। 1953 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে সদস্যভুক্ত হয়। 1958 চনৰ পৰা 1967 চনলৈ তেওঁ ৰাজ্যিক আইন আয়োগৰ আৰু 1962 চনৰ পৰা 1967 চনলৈ ৰাজ্যিক বাৰ কাউন্সিল আৰু ইয়াৰ অনুশাসন সমিতিৰ এগৰাকী সদস্য আছিল। 1967 চনৰ মে' মাহত তেখেত অসম নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 1970 চনৰ জানুৱাৰী মাহৰ 31 তাৰিখে তেওঁ অসম নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু 1972 চনৰ 21 জানুৱাৰী তাৰিখে মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰো মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। 1970 চনৰ ডিচেম্বৰ মাহৰ পৰা 1971 চনৰ জানুৱাৰী মাহলৈ তেওঁ অসম আৰু নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ জেনেভাস্থিত বিশ্ব ন্যায়াধীশ সন্থাৰ এগৰাকী সদস্য আছিল। তেওঁ সদৌ অসম লন টেনিছ সন্থাৰ প্ৰতিষ্ঠাপক আছিল। বাৰত থকা সময়ছোৱাত তেওঁ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লগত, বিশেষকৈ জে কে ঘোষ কিণ্ডাৰগাৰ্ডেন স্কুলৰ লগত জড়িত আছিল। 1978 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।